চাকনয়া ছবিত সেয়া আছিল লৱংগ বৰা। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ, সংগীত মুকুল বৰুৱাৰ। চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি, কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 450 কোটি টকা ব্যয়েৰে কাৰ্যৰূপায়ণ কৰা হ'ব। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ 4th বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞও এই বৈঠকত অংশ লয়। বৈঠকখনত 3rd বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত 71 গৰাকী ডিজিপি সখীক লেপটপ বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে ডিজিটেল বেংকিং সেৱা আগবঢ়াবলৈ ৰখা অব্যাহত প্ৰয়াসৰ অংশস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হয়। দুৰ্নীতি নিবাৰণী আৰু তদাৰকী সঞ্চালকালয়ে আজি কোকৰাঝাৰৰ পৰ্বতজোৰাত অভিযান চলাই পৰ্বতজোৰাৰ মাণ্ডলিক বন বিষয়া অবিনাশ বসুমতাৰীক উৎকোচ লোৱাৰ অভিযোগত আটক কৰে। বিষয়াজনে এজন ব্যক্তিৰ পৰা 2,00,000 টকা উৎকোচ লোৱাৰ সময়তে তেওঁক আটক কৰা হয়। সম্প্ৰতি বিষয়াগৰাকীক অধিক তথ্য আহৰণৰ বাবে জেৰা কৰি থকা হৈছে। সেনাবাহিনীত 2027 বৰ্ষৰ বাবে অগ্নিবীৰ, জে চি অ' আৰু আৰ নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা CEE 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনাবাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট জইন ইন ইণ্ডিয়ান আৰ্মি .NIC.in পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতি সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। নগাঁও জিলাত জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত 3rd বাৰ্ষিক চিদানন্দ শইকীয়া সোঁৱৰণি 13 বছৰ অনুৰ্ধ আন্তঃ প্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাত নামৰূপ টাউন ক্লাব ফুটবল একাডেমী ক্লাবে যদু চেম ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক 3-2 গলৰ ব্যৱধান পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, বিষয়ববীয়াসকল আৰু প্ৰতিযোগিতাৰ ট্ৰফিদাতা বৰ্গৰ পৰিয়ালৰ লোক উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 221 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 220 ৰাণ সংগ্ৰহ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহি গ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।